ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটোৰ পৰা আমি এৰি দিছিলোঁ, মই ঢকা সীমাকৈ ৰঙাগড়ৰ পৰা এই ৰাজ্যখানি মাৰিবলৈ মন কৰোঁ, তোমালোকে কি বোলা? কেন্দুগুৰীয়া বৰপাত্ৰ গোহাঁই মহাৰাজাৰ কথাতে ভৰ দি ক'লে, স্বৰ্গদেৱে উত্তমহে সুধিছে, ঠিকেই কথা কৈছে, কৰতীয়া গংগা সীমা কৰি আমাৰহে ৰাজ্য, এই আমাৰ ৰাজ্যৰ ভিতৰুৱা কৰিব লাগে, আমি মন কাণ নিদিবৰ দ্বাৰাহে শত্ৰুৱে লৈছে, আমি মন কাণ নিদিয়াৰ কাৰণে শত্ৰুৱে লৈছে যে ৰঙাগড়ৰ পৰা এই ৰাজ্যখন আমি আমাৰ সীমাৰ ভিতৰত ভৰাই ল'ব লাগে, ৰাজা হ'লে পৰশত্ৰুক মাৰি আপোনাৰ সীমনা ৰাখি ৰাজ্য ল'ব নেখে যোগ্য, ৰজা হ'লে আচলতে সীমাটো সুৰক্ষিত হ'ব লাগে, এই কামটো প্ৰথমতে কৰিব লাগে, আৰু নাও নাৱৰা আহিলা পাতি বহুতো হৈছে, স্বৰ্গদেৱৰ আজ্ঞা হ'লে তাক মৰা যাব। ঐ গয়া ফুকন বুঢ়া গয়া বোলে, স্বৰ্গদেৱে উত্তমে সুধিছে, বৰপাত্ৰ গোহাঁই উত্তমে কৈছে, ঠিকেই বুদ্ধি কৈছে, স্বৰ্গদেৱৰ পূৰ্বে পুলিন ৰজাদেৱে তেজ শক্তিৰ বলে ৰঙামাটি চৰাই কৰতুৱা গংগাত খান্দা পখালি গৈছে, স্বৰ্গদেৱৰ আগৰজনাই ৰঙামাটি পাৰ হৈ কৰতুৱা নদীলৈকে সীমাটো ৰাখি থৈ গৈছে, তেতিয়া তাক আচলহেন দেখি গুৱাহাটীত থানা কৰি মানাহা সীমালৈ গৈছে, মানাহৰ সীমালৈকে গৈছে কৰি থৈ গৈছে। জয়ধ্বজ ৰজাদেৱৰ দিনত এনে আহিলা পাতি বহুতো আছিল, তথাপি নাম হ'ল ভগনীয়া ৰজা, কিন্তু জয়ধ্বজ ৰজাৰ দিনত আহিলা পাতিও বহুত আছিল, কৰোঁ বুলিলে তেতিয়াই সীমা সুৰক্ষিত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ পলাই ফুৰিছিল কাৰণে তেওঁ ভগনীয়া ৰজা নাম পালে, অস্ত্ৰ শস্ত্ৰ আহিলা পাতি সমস্ত জ্বৰ স্বৰ্গদেৱৰ বন্দী বেটাহে চেতন, যে অস্ত্ৰ শস্ত্ৰ যিবোৰ আছে সেইবোৰ আচলতে পৰাতে পৰি থকা বস্তু, জ্বৰৰ বস্তু, কিন্তু স্বৰ্গদেৱৰ বন্দী বেটাহে চেতন, তেওঁলোকৰহে বন্দী বেটাক কামত লগালে তেওঁলোকেহে এই কামটো কৰিব পাৰে, সেয়ে চলালে চলে তাৰো বলাবল বুজিব লাগে, শত্ৰুৰো বলাবল বুজিব লাগে, যে যাৰ যেনেধৰণে শক্তি আছে তেনেদৰে তেওঁলোকক দায়িত্ব দিলে কামখিনি হৈ যাব, শত্ৰুকো চিনি পাব লাগিব, মৃত্যুকো চিনি পাব লাগিব, জয় পৰাজয় দুয়ো আছে, তাকো বিশেষৰূপে বুজিহে বাঢ়িবলৈ ভাল হেন দেখি তথাপি স্বৰ্গদেৱে যি বুলিব সেয়েহে হ'ব। গতিকে আগপিছ চিন্তা কৰি আগবাঢ়িবলৈ ক'লে যে জয়ধ্বজ সিংহৰ দিনত বহুখিনি কাম কৰি থোৱাই আছে, অস্ত্ৰ শস্ত্ৰ যথেষ্ট পৰিমাণে আছে, যদি পাৰি তেতিয়াহ'লে মানাহলৈকে আমি আগবাঢ়ি যাব লাগে, কিন্তু বল শক্তি সকলোৱে বুজি ল'ব লাগিব। ৰজাদেৱে তাকে শুনি খং কৰি বোলে, সৰ্বকালে গোহাঁইবোৰৰ এনেহে কথা, মন্ত্ৰীয়ে ক'লে যে সদায় আমাৰ মন্ত্ৰীসকলে এনেকুৱা কথাই কয়, এইবুলি বিদায় দিলে। পাছত বৰুৱা ফুকন সমস্তে বোলে, স্বৰ্গদেৱ গোহাঁইবোৰক নালাগে, আমাক আজ্ঞা কৰক, ঢকা সীমা কৰি আমি মাৰোগৈ। এই কৈছে যে তেতিয়া স্বৰ্গদেৱ গোহাঁইবিলাকৰ কথা বাদ দিয়ক, আমাক দায়িত্বটো দিয়ক, আমি সেই সীমাৰ কাম কৰোঁগৈ। পাছে ৰজাদেৱে বৰদুৱাৰ মুখৰ পৰা লুইটো লৈ আলিৰ দুয়োফালে খলা চিকুণাই ৰাজ্যক পুহিলে, লুইটোলৈকে বৰদুৱাৰৰ পৰা লুইটোলৈকে দুয়োফালে খাল খন্দালে। ৰজাদেৱে ওলাই গৈ আলিৰ দুয়োফালে সকলো প্ৰজাৰ আনন্দক চাবলৈ ঘৰ এটি কৰিছিলে, তাতে বহি গৈ সকলো ৰাজ্য আশীৰ্বাদে কৰিলে, তাতে ৰজাদেৱৰ গা বেয়া কৰিলে আৰু এটা ঘৰ বনাই লৈছিলে, তাৰ পৰাই সকলো প্ৰজাক তেওঁ চাই আছিলে, তাতে তেওঁ গাটো বেয়া কৰিলে, ঘৰলৈ আহিল, সেইদিনাৰ পৰা নৰিয়া টান হৈ আহিবলৈ ধৰিলে আৰু নগৰ বহল কৰিবৰ মনে শেৱালি পৰ্বতখানি পঢ়ুৱালে, আৰু নগৰখন বহল কৰোঁ বুলি শেৱালি পৰ্বতখনো তেওঁ কাটিবলৈ দিলে। ৰাতি সপোন দেখালে, ৰাতি সপোনত দেখিলে বোলে, বিধাতাৰ নিৰ্মাণ পৰ্বত তাকে যে খহালি এতেকতে নৰিয়া পৰিলি, ৰাতি সপোনত দেখিলে যে বিধাতাই নিৰ্মাণ কৰা এই পৰ্বতখন শেৱালি পৰ্বত, তাক যে তই কাটিবলৈ দিলি সেইকাৰণেহে তই নৰিয়াত পৰিছ, পাছে পূৰ্ববতে পৰ্বত বন্ধাই গছলতা এই সকলো ৰুলে, তাকে সপোন দেখাৰ পিছত আকৌ আগৰ দৰে পৰ্বতটো বন্ধালে আৰু গছলতা সকলো ৰুলে, অনেক দান দক্ষিণা কৰিলে, তথাপি তেওঁ সুস্থ নহ'ল, মৃত্যু। নৰিয়া পৰিবৰ পৰা 8 দিনৰ মূৰত দেৱাৰে এপৰ বেলি আছোঁতে শ্ৰী শ্ৰী ৰুদ্ৰসিংহ মহাৰাজ স্বৰ্গী হ'ল, 1636 শকৰ ভাদ্ৰ মাহত 13 কৃষ্ণা দ্বিতীয়াত, ভোগা 28 বছৰ 6 মাহ, এইখিনি সময়তে ৰুদ্ৰসিংহৰ মৃত্যু হ'ল। এইখিনিতে পাঠটো শেষ হৈছে।